এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 50খন বিচনাযুক্ত জটিল ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নিৰীক্ষণ কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত আজি অষ্ট্ৰেলিয়া ওমানৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 2028-29 বিত্তীয় বৰ্ষ পৰ্যন্ত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে 6,800 কোটিৰো অধিক ধন ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীয়ে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সীমান্তৰে হোৱা অপৰাধ নিয়ন্ত্ৰণ আৰু অভ্যন্তৰীণ সুৰক্ষা সুদৃঢ় কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
6,900 কৰোড় ৰূপে কে খৰ্চ সে 334 ব্লক আৰু 1954 গাঁও 17 ৰাজ্য কে জিসমে 9 জিলে 26 ব্লক আৰু 140 গাঁও আসাম কে কভাৰ হোনে ৱালে। আসাম কে 140 গাঁও মে পুৰি সুবিধা ভাৰত কে হৰ গাঁও জেচি হোগি। পাকিস্তান আৰু বাংলাদেশ কি সটি হুই সীমা কে লগভগ 334 ব্লকো মে 2000 কে আসপাস গাঁও কা বিকাশ কা ইস 7,000 কৰোড় ৰূপে কা কাৰ্যক্ৰম আজ ইয়াৰ পৰ শুৰু হো ৰহা হে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাটানপুৰত থকা বি এছ এফৰ সীমান্ত চকী পৰিদৰ্শন কৰে আৰু সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাইও গৃহমন্ত্ৰীৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে শ্ৰীশ্বাহ ত্ৰিপুৰাৰ আগৰতলালৈ ৰাওনা হয়। সন্ধিয়া তেওঁ পুনৰ অসমলৈ উভতি আহিব। শ্ৰীশ্বাহে কাইলৈ গুৱাহাটীৰ সৰুসজাইত চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। তেওঁ লগতে সোণাপুৰৰ কচুতলীত 10ম অসম আৰক্ষী বাহিনীৰ নতুন চাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। কাছাৰ জিলাৰ 3,702 গৰাকী, শ্ৰীভূমি জিলাৰ 2,392 গৰাকী আৰু হাইলাকান্দিৰ 1,179 গৰাকী উদ্যমীয়ে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিছে। এই উপলক্ষে আজি শিলচৰৰ আই এছ বি টিত বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে আজি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ জিলাৰ পানী যোগান ব্যৱস্থাত নৱতম সংযোজন হিচাপে দুটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। জিলাখনৰ লক্ষীপুৰ নগৰত 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো আজি উদ্বোধন কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে লক্ষীপুৰ নগৰৰ 10টা ৱাৰ্ডত মুঠ 4,000 নলযোগে খোৱাপানী সংযোগ স্থাপনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ফলত প্ৰায় 2,055টা পৰিয়াল উপকৃত হ'ব। তদুপৰি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 32 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ পয় প্ৰণালী নিষ্কাশন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী ড শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
আমি বৰাক উপত্যকাৰ হাইলাকান্দি, লালা, বদৰপুৰ, লক্ষীপুৰ এই 4টা জাগাত যি ধৰণৰ কেবিনেট ডিচিছন হৈছিলে, আমি আজি ৱাটাৰ ছাপ্লাই স্কিমৰ আৰম্ভণি কৰিলো। এক জাগাৰ পৰাই আমি ফাউণ্ডেশ্যন কৰিলো। শিলচৰ টাউনৰ সুৱেজ মেনেজমেণ্টৰ কাৰণেও আমি স্কিম এটা আজি আধাৰশিলা কৰিলো। লগতে চি এম ট্ৰিপল এ, যিটো আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, সেই আঁচনিৰ অধীনত বৰাক উপত্যকাৰ 8,000 ল'ৰা ছোৱালীক আমি প্ৰথম কিস্তিৰ 75,000 টকা দিলো। তেওঁলোকে সৰ্বমুঠ 2 লাখ টাকা লাভ করব।
বিটিসির মুরব্বী হাগ্রামা মহিলারী আজি কোকরাঝারত কেবাটাও উন্নয়নমূলক প্রকল্পর আধারশিলা স্থাপন করে। শ্রীমহিলারী প্রথমে কোকরাঝার চিকিৎসা মহাবিদ্যালয় আর চিকিৎসালয়ত 50খন বিছনাযুক্ত জটিল রোগের চিকিৎসালয় চৌহদর আধারশিলা স্থাপন করে। 23,75 লাখ টাকা ব্যয় সাপেক্ষ চিকিৎসালয়খনের নির্মাণ কার্য 1.5 বছর ভিতর সম্পূর্ণ করার লক্ষ্য নির্ধারণ করা হয়েছে। কোকরাঝার চিকিৎসা মহাবিদ্যালয় আর চিকিৎসালয়ত প্রসূতি তথা শিশুর স্বাস্থ্যসেবার একটা শাখাও মুক্তি করে। ইয়ার পিছত বিটিসির মুরব্বীগুলো কোকরাঝার বিশ্ববিদ্যালয়ের প্রশাসনিক ভবনের আধারশিলা স্থাপন করে। শ্রীমহিলারিয়ে জেলাখনের হালুয়াদল গাঁত 10 কোটি টাকা ব্যয় সাপেক্ষে নির্মাণ হবলীয় একটা ডিজিটাল স্টুডিওরও আধারশিলা স্থাপন করে। আপনাদের সন্ধিয়ার আঞ্চলিক বাতর শুনেছে আকাশবাণী গুহী কেন্দ্রের পর।
দুদিনীয়া কার্যসূচীরে কালি অসমলৈ অহা নিখিল ভারত কংগ্রেসের সাধারণ সম্পাদক তথা স্ক্রিনিং কমিটির অধ্যক্ষ প্রিয়ঙ্কা গান্ধীয়ে আজি পুয়ার ভাগত সোনাপুরের জুবিন ক্ষেত্র পরিদর্শন করে। অসম প্রদেশ কংগ্রেস কমিটির গৌরব গগৈ তথা আন দলীয় সদস্যই শ্রীমতী গান্ধীক এই ভ্রমণত সঙ্গ দিয়ে। জুবিন ক্ষেত্রত কংগ্রেস নেত্রীগুলো শিল্পীগীর প্রতি শ্রদ্ধা জ্ঞাপন করে। কংগ্রেস নেত্রীগুলো প্রাণর শিল্পীগীর সন্দর্ভত সংবাদ মাধ্যমের আগত এইদরে কয়।
জুবিন জি এক তরে সে আসাম কি আত্মা কি আওয়াজ থি, আসাম কি অভিব্যক্তি থি, আসাম কি যে সভ্যতা হ্যাঁ বারে মে গায়া জুবিন জি নে হর গানে মে হর উনকে যে বক্তব্য মে এই বাত থি কি প্রেম একতা আসাম কি অস্মিতা আসাম কি সংস্কৃতি আসাম কি সভ্যতা আসাম ক্যা হ্যাঁ। মে কাল আপনি কার্যকর্তা কহ রই থি কি দেখো হম ভি উসি চিজ কে লিয়ে লড় রে এক তরে সে হমারি লড়াই যো হ্যাঁ আসাম কি সংস্কৃতি আসাম কি সভ্যতা কো বচানে কি লড়াই হ্যাঁ। হমে এ বাত সমঝনি হ্যাঁ বস ইসকা হমে হম জুবিন জি কা ইস্তমাল রাজনীতিক ইস্তমাল নাই করনা চাহতে আর না কিসি কো করনা চাহিয়ে ও এক রাজনীতি সে উপর থি।
ইয়ার পাছতে তেও রাজীব ভবনলৈ আহে আর প্রদেশ কংগ্রেসের 3গৰাকী কার্যকরী সভাপতির সঙ্গে বার্তালাপ করে। পরবর্তী সময়ত শ্রীমতী গান্ধীয়ে অসম কংগ্রেস কমিটির বিভিন্ন কমিটি আর শাখার নেতৃত্বর মত বিনিময় করে। শ্রীমতী গান্ধীয়ে সকলোরে মতামত গুরুত্ব সহকারে গ্রহণ করে সকলকে দলীয় সংগঠন শক্তিশালী করা আর ইয়ার গ্রহণ করবলিয়া পরবর্তী কার্যপন্থা সন্দর্ভতো আলোকপাত করে। এই আলোচনায় প্রদেশ কংগ্রেসের সভাপতি গৌরব গগৈকে ধরে অন্যান্য কংগ্রেস দলের শীর্ষ বিষয়াসকল উপস্থিত থাকে। কলিয়াবরের উলুবনী বেঙেনাআটিত আজি মন্ত্রী কেশব মহন্তই সরকারের জনকল্যাণমূলক আঁচনির অধীনত 50খন বিছনাযুক্ত আয়ুষ চিকিৎসালয় নির্মাণের আধারশিলা স্থাপন করে। এই চিকিৎসালয়ত আয়ুর্বেদ যোগ হোমিওপ্যাথির দরে ভারতীয় পরম্পরাগত চিকিৎসা পদ্ধতির বৈজ্ঞানিক দৃষ্টিভঙ্গীর সংমিশ্রণত অঞ্চলটির রাইজে চিকিৎসা সেবা লাভ করব। আধারশিলা স্থাপন অনুষ্ঠান মন্ত্রীগীর সমজিলা আয়ুক্ত রাজবরুয়া সহ আয়ুক্ত অভিজিৎ বরা চক্র বিষয়ার রাজনিশন শর্মাকে ধরে কেবাগারিও বিশিষ্ট লোক উপস্থিত থাকে। ইপিনে মন্ত্রী শ্রীমহন্তই অসম সরকারের আঁচনির অধীনত কলিয়াবরত নির্মাণ হবলীয় আইন মহাবিদ্যালয়ের নির্মাণ কার্যর আধারশিলাও আজি স্থাপন করে। এই মহাবিদ্যালয়ের শিক্ষার জড়িয়ে নতুন প্রজন্মই ন্যায় নীতি সংবিধানের মূল্যবোধ আর সামাজিক দায়িত্ববোধের বিষয়ে জ্ঞানের সুযোগ লাভ করব বলে আশা করা হয়েছে। বাক্সা জেলার সদর মুসলপুরের জেলা আয়ুক্তর কার্যালয়ত আজি বান প্রতিরোধ আর ব্যবস্থাপনা সন্দর্ভত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জেলা আয়ুক্ত গৌতম দাসে সকল বিভাগের সঙ্গে বানর সময় গ্রহণ করবলিয়া ব্যবস্থা সম্পর্কে আলোচনা করে। সংশ্লিষ্ট বিভাগসমূহক নির্ধারিত সময়ত বানর প্রস্তুতির পরিকল্পনা দাখিল করবলে নির্দেশ দিয়ে। বিভাগসমূহের মাজত সমন্বয় সামগ্রী মজুতকরণ দ অঞ্চলসমূহ চিনাক্ত করা আর জরুরীকালীন সময়ত নিয়ন্ত্রণ কক্ষর পর নিয়ারিক কাম কাজ পরিচালনার উপর গুরুত্ব আরোপ করে। পাহাড়িয়া অঞ্চল আর আন্তঃরাষ্ট্রীয় সীমান্তর কাষরীয় ঠাইসমূহর আকস্মিক বান সমস্যার সমাধানের উপর গুরুত্ব দিয়ে। জেলা আয়ুক্তগুলো জলসম্পদ বিভাগক মথাউরিসমূহ নিয়মিয়াক নিরীক্ষণ করে মেরামতির কাম পরামর্শ দিয়ে। তদুপরি স্বাস্থ্য বিভাগক প্রয়োজনীয় ঔষধ মজুত রাখবলে আর অপরিষ্কার পানির হওয়া রোগের পর বাঁচি থাকার বাবে সজাগতা সৃষ্টি করবলে নির্দেশ দিয়ে। ইয়ার জনসাধারণের মাজত সজাগতা সৃষ্টির মক ড্রিল অনুষ্ঠিত করবলে পরামর্শ দিয়ে। তামোলপুর জেলা দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের এখন গুরুত্বপূর্ণ সভা জেলা আয়ুক্ত কার্যালয়ের সভাকক্ষত অনুষ্ঠিত হয়। জেলা আয়ুক্ত তথা জেলা দুর্যোগ ব্যবস্থাপনা প্রাধিকরণের অধ্যক্ষ সিমিকরণের অধ্যক্ষতায় অনুষ্ঠিত সভাখন 2025-26 শিক্ষাবর্ষত সংঘটিত দুর্যোগজনিত ক্ষতির বিস্তৃত পর্যালোচনা করা হয়। সভাত জেলাখনের ভূমি সংরক্ষণ লোককল্যাণ APDCL সংহত শিশু কল্যাণ সেবা জলসিঞ্চন আদি বিভাগের মুরব্বীসকলে অংশগ্রহণ করে নিজ নিজ বিভাগের ক্ষয়ক্ষতির তথ্য দাঙি ধরে। সংশ্লিষ্ট বিভাগসমূহক শীঘ্রে প্রয়োজনীয় প্রস্তাব দাখিল করার প্রকল্পসমূহের যথাযথ রূপায়ণ নিশ্চিত করার নির্দেশনা দিয়া হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী উন্নয়ন খণ্ডৰ এটা নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰে। 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটো মুকলি কৰি মন্ত্ৰী শ্ৰীদাসে কয় যে উন্নত প্ৰযুক্তিৰে নিৰ্মিত এই কাৰ্যালয়টোৱে বজালী উন্নয়ন খণ্ডৰ প্ৰশাসনিক ব্যৱস্থা অধিক সক্ৰিয় আৰু দ্ৰুত কৰি তুলিব। ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজে উন্নয়নমূলক আঁচনিৰ সুবিধা অধিক নিয়াৰিকৈ লাভ কৰিব পাৰিব। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে 1,10,00,000 টকা ব্যয় সাপেক্ষে পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰে বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত 75খন বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰৰ মেৰামতি তথা পকী দেৱাল নিৰ্মাণৰ কেন্দ্ৰীয়ভাৱে আধাৰশিলা স্থাপন কৰে। কাইলৈ নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ যশস্বী ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক, সংগীত নাটক একাডেমী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা পৰহিলৈৰ পৰা 2025-26 বৰ্ষৰ সৰস মেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এই মেলা 8 মাৰ্চত সমাপ্ত হ'ব। গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা কাৰিকৰসকলৰ নিৰ্মিত সামগ্ৰীৰে সৰস মেলাত ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ প্ৰদৰ্শন কৰা হ'ব। বৰপেটা ৰোডৰ দুৰ্গাবাৰী পথত থকা এখন গহনাৰ বিপণীত আজি দুপৰীয়া এটা ডকাইতিৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি গ্ৰাহকৰ বেশত অহা 5 জনীয়া ডকাইতৰ দলটোৱে গহনা চাই থকাৰ মাজতে হঠাৎ পিষ্টল উলিয়াই কৰ্মচাৰীসকলক হত্যাৰ ভাবুকি দিয়ে। পাছত সোণ, ৰূপ আৰু হীৰাৰ বহু অলংকাৰ মোনাত ভৰাই ক্ষিপ্ৰতাৰে বিপণীখনৰ পৰা আঁতৰি যায়। যোৱাৰ সময়ত দলটোৱে বিপণীখনত থকা CCTV কেমেৰা ভঙাৰ লগতে হাৰ্ড ডিস্কখনো লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰা নাই। সমাগত নিৰ্বাচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ বাবে কাইলৈৰ পৰা EVM আৰু VVPAT-সমূহৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ মৰিগাঁও জিলাত এই পৰীক্ষণ কৰা হ'ব। ইয়াৰ দ্বাৰা যন্ত্ৰসমূহৰ কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰি নিৰ্বাচনৰ ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় নিয়োগ কৰা অভিযন্তাৰ দলে এই পৰীক্ষণ কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাৰ তত্বাৱধানত CCTV নিৰীক্ষণ আৰু লাইভ ৱেবকাষ্টিঙৰ জৰিয়তে এই পৰীক্ষণ কৰা হ'ব। বিশ্বনাথ বিধানসভা সমষ্টিৰ গড়ভেটি মুখৰগড়ত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে হ'বলগীয়া শিলাধাৰী খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক প্ৰমোদ বৰঠাকুৰে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পটোৰ জৰিয়তে অঞ্চলটোৰ নদীপাৰৰ খহনীয়া ৰোধ কৰাৰ লগতে স্থানীয় লোকসকলৰ জীৱন জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অধীনৰ 51গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত আজি চেক বিতৰণ কৰা হয়। স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে এই চেকসমূহ বিতৰণ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লে কেলে ষ্টেডিয়ামৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়া ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কিছু সময়ৰ পাছতে আৰম্ভ হ'বলগীয়া খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ছুপাৰ এইটৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। ভাৰতে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। T20 বিশ্বকাপৰ ছেমিফাইনেল খেলসমূহ অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বৰপেটা জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক, এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ খনিন চৌধুৰীৰ আজি বিলৰতাৰী হাতীৰ নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। জিলাখনৰ কেইবাটাও ক্ৰীড়া সংগঠনৰ সৈতে জড়িত থকা চৌধুৰীয়ে প্ৰতিভাৱান ফুটবল খেলুৱৈক উপযুক্ত মঞ্চ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। চৌধুৰীৰ বিয়োগত জিলাখনৰ ক্ৰীড়াৰ সৈতে জড়িত লোকসকলৰ মাজত শোকৰ ছাঁ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। কোকৰাজৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 50খন বিচনাযুক্ত জটিল ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নিৰীক্ষণ সমিতিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰীলংকাৰ পাল্লে কেলে ষ্টেডিয়ামত আজি অষ্ট্ৰেলিয়া ওমানৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।